श्रीमद्भागवत चतुर्थ स्कंध एकादश अध्याय मैत्रेय उवाच शुण विदुर तोष मने ध्रुव समीपे वृंदावने प्रसन्ने कमलारमण बोइले ध्रुव एवे शुण भगवान उवाच तो जन्म स्वयंभुव घरे उत्तान पादर वीर्जरे देवे वांछन्ति स्वर्गे जाहा तुताल भीलु पुण्य देहा एवे तु निज पुरे चल चित्ते आराधि मोर बोल मातृ सपत्नीर वचने तप तु कलु वृंदावने अति बालक देह बही कुवाक्य न पारिलु सही पितार अंके आरोहन्ते माता जे निबारिला तोते से अपमाने दुख मने एबे बसिबु स्वर्गस्थाने तो भाग्य न पाइबे केही मंचे मानव देह बही तोतात जेबे जीवे बने बसिबु नृपति आसने तो होर परम आयुष छत्तीस सहस्र वर्ष निरोग देहे भोग भुंजी स्वतेजे रिपु बल गंजी उत्तम तोर सान भ्रात बने होइब प्राणे हत मृगया अर्थे घोर बने मिलिब कुबेर भुवने पुण्य जनंक संगे मिली युद्ध हारिब महाबली तही होइब प्राणे हत ता शुणी तार निज मात से पुत्र शोकर विकले बने मरिब दावानले तुमोते यज्ञ करी पूजा देवंकु देई बली भोजा विप्रंकु करी तो समन गोरु दक्षिणा धन अन्न विप्रंक कल्याण फले मोते स्मरिबु अंत काले मोहर ध्याने स्वर्ग पथे गमिबु जननी सहिते सप्त ऋषिंक ऊर्ध्वगते जननी संगे दिव्य रथे बसिबु शिशु मार पुच्छे उत्तर दिगे तु प्रत्यक्षे एमंत कहि भगवान बने होइले अंतर्ध्यान विष्णु न देखि वृंदावने ध्रुव भाळई मन छने देख अभाग्य कर्म मोर तपे तो सिली चक्रधर जननी सपत्नीर छले मोक्ष न मागी विष्णु तुले लभिली ध्रुव अधिकार धिक ए जीवन मोहर एमंत मने विचारिला तक्षणे निज पुरे गला मैत्रेय तहु एहा शुणी विदुर पचारई पुणी विद्रोवाच जेहरि परम दुर्लभ लभि न पारे ब्रह्मा शिव से हरि तहु बर पाई घोर मायारे मन मोहि आत्मार गति न मागिला मोते त संदेह लागिला विदुर तहु एहा शुणी तो से मैत्रेय कहे पुणी मैत्रेय उवाच मातृ सपत्नी वाक्य सरे मर्म भेदिला ता शरीरे मुक्ति न इच्छि विष्णु तो से पछे ता पीला दुख त्रासे ध्रुव उवाच सनक आदि मुनि जने अष्टांग योग अभ्यासने निश्चल ध्याने नित्य चिंती जे पद लभि न पारंती से पद हस्तु पकाईली देख अज्ञान पण कली कल्प पाद छाया तेजी निराश पथे चक्षु बुजी धाइली तृषित बदन ধিকয়ে মোহর জীবন এমন্তে মন দুঃখ করি ধ্রুব মিলিলা নিজ পুরী পথে ধ্রুবকু দেখি জনে মিলিলে ধ্রুব সনিধানে কেতে হে জন বেগে ধাই কহিলে রাজা আগে যাই ভোনাথ শুণ সাবধানে ধ্রুব মিলিলে উপবনে নিধি প্রাপত প্রায় মণি সম্ভ্রম চিত্তে নৃপমণি তৎক্ষণে আসনু উঠিলা আনন্দ সাগরে বুড়িলা কান্দই কণ্ঠ গদ গদে তৎক্ষণে মিলিলে নারদে সম্ভ্রমে রাজা মুখ চাহি ধ্রুব আগম কথা কহি শুনি সানন্দে নৃপবর নারদ কণ্ঠে দেলাহার সুবর্ণ পরিচ্ছেদ রথে বেগে চলিলা রাজপথে সঙ্গে ব্রাহ্মণ কুল বুদ্ধে স্বজ্ঞাতি কুটুম্ব সুহৃদে অমাত্য মন্ত্রী কুল যেতে ধাইলে বাদনাদ্য গীতে হরিহরি বোল সুনীতি সুরুচি সহিতে নানা অলঙ্কার ভূষিতে সুবর্ণ শিবিকা আরোহী উত্তম পুত্রে সঙ্গে নেই ধ্রুবকু দেখি উপবনে আনন্দে বিস্মিত লোচনে রথু ওল্লাই রাজা বেগে আনন্দে পুত্র অনুরাগে পুত্রঙ্কু আলিঙ্গন কলা যেণু অশেষ পুণ্য থিলা যে ধ্রুব বিষ্ণু অঙ্গ সঙ্গে অশেষ তীর্থযার অঙ্গে আঘ্রাণ করি শির দেশে হৃদে লগাই অতি তোষে শিরে সিঞ্চিলা অশ্রুবারি হৃদয়ে পুণ পুণ ধরি পিতা চরণে ধ্রুব নমি বাল স্বভাবে পথশ্রমী সুরুচি শুনি তীর পাদে ধ্রুব প্রণময় আনন্দে জননী পুত্র মুখ চাহি হরষ কে পারিব কহি সুরুচি ধ্রুবে ধরি কোলে চুম্বন দেলা সুখ ভোলে সুনীতি পুত্র কোলে ধরি অশ্রুগলই মোদ ভরি জনে করন্তি ভয়বাণী ধ্রুবকু ঘেনি নৃপমণি মিলিলে নিজ পুরে আসি ধ্রুব মহিমা পর সংসি ধ্রুব প্রবেশে পুর জনে আনন্দে যে যাহা ভুবনে উৎসব অনেক প্রকারে প্রদীপ পূর্ণ কুম্ভ দ্বারে প্রাচীর অট্টালি সমেতে চিত্র প্রতিমা রত্ন কান্থে তোরণা লম্বে সর্বদ্বারে চন্দন ছেড়া নিরন্তরে স্বভাবে প্রিয় ব্রত পুর কিয় বা দেবা পটান্তর সকল পুর নারী বৃন্দে ধ্রুবকু দেখিণ আনন্দে গন্ধ চন্দন বাস আনি দুর্বা অক্ষত পুষ্প আনি অক্ষত দেই ধ্রুব মুন্ডে জয় শবদ কলে তুণ্ডে হেমন্তে নানা উপায়ন হেনি সমস্ত মহাজন হেমন্ত মঙ্গল উৎসব সকল জনপ্রিয় ভাব ধ্রুব প্রবেশ নিজ পুরে কামিনী গাবন্তি সুস্বরে পুরে প্রবেশ রাজসূত দেখি সকলে কৃত কৃত্য শঙ্খ দুন্দুভি গীত স্বরে মঙ্গল নাদে দিগপুরে যে ধ্রুব হরি অঙ্গ সঙ্গে অশেষ লক্ষ্মী সোহে অঙ্গে সে ধ্রুব চরণ কমলে সুজনে নাম ধ্যান বলে যার স্মরণে পাপ নাশে নির্মল জ্ঞান পরকাশে ভাবে যার স্মরণে পাপ নাশে ভাবে নির্মল জ্ঞান পরকাশে চতুর্থ স্কন্ধে ভাগবত কহিলা দাস জগন্নাথ ভাবে চতুর্থ স্কন্ধে ভাগবত ভাবে কহিলা দাস জগন্নাথ হরি হরি বল ইতি শ্রীমদ ভাগবতে মহাপুরাণে পারমহংস্যাং সংহিতায়াং চতুর্থ স্কন্ধে ধ্রুব চরিতং নাম একাদশ অধ্যায়।